ৰমিয়াসকলৰ পতিপত্ৰ 13 অধ্যায় ৰজা আৰু মনুষ্য সমাজৰ প্ৰতি কৰ্তব্য। প্ৰত্যেক ব্যক্তিয়ে শাসনকৰ্তাসকলৰ বহিভূত হওক, কিয়নো ঈশ্বৰৰ পৰা নাহিলে কোনেও কৃতিত্ব নাপায়, আৰু যি যি আছে সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতেকে যিজনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে, আৰু যিসকলে প্ৰতিৰোধ কৰে তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে। কিয়নো শাসনকৰ্তাসকল ভাল কৰ্মলৈ নহয় কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয়। আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজেনে? তেনেহ'লে ভাল কৰ্ম কৰক, তেতিয়াহে প্ৰশংসা পাব, কিয়নো আপোনাৰ ভালৰ কাৰণে তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে। কিন্তু আপুনি যদি কুকৰ্ম কৰে তেনেহ'লে ভয় কৰিব, কিয়নো তেওঁ তৰোৱাল ব্যথা ধৰিছে। এনে নহয় কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক, দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা। এইকাৰণে বহিভূত হওক, অকল ক্ৰোধৰ ভয়ত নহয় বিবেকৰ কাৰণেও ঈশ্বৰৰ বহিভূত হ'ব লাগে। আৰু এইকাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক, কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ সেই কৰ্মতে লাগি থাকে। যাৰ যি পাবলগীয়া তেওঁ তাক দিয়ক, কৰ দিবলগীয়া কৰ দিয়ক, মাচুল দিবলগীয়াক মাচুল দিয়ক, ভয় কৰিবলগাজনক ভয় কৰক, সন্মান কৰিবলগীয়াজনক সন্মান কৰক। পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ'ব, কিয়নো যিজনে আন লোকক প্ৰেম কৰে তেওঁ বিধানকো সিদ্ধ কৰিলে। কিয়নো ব্যভিচাৰ নকৰিবা, নৰবধ নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা আদি কৰি আন কোনো আজ্ঞাও যদি আছে তেনেহ'লে এই কথাতে এইবোৰ পোৱা যায়। তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। প্ৰেমে চুবুৰীয়া অনিষ্ট সাধন নকৰে, এইকাৰণে প্ৰেমেৰে বিধান পালন কৰা হয়। এইকাৰণে আপোনালোকে এই কাল জানে যে এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হ'ল, কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলোঁ তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হ'ল। ৰাতিৰ অধিক ভাগ গ'ল, দিন ওচৰ চাপিল, এইকাৰণে আহক আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধু হওক। ৰং ৰস, মত্ততা, লম্পট আচৰণ, কৰ্মাভিলাষ, বিবাদ আৰু ঈৰ্ষা এইবোৰ ত্যাগ কৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁ হওক। কিন্তু আপোনালোকে প্ৰভু যীশুখ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক, আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব।